ইস্তেৰ ছয় অধ্যায়। মদখয়ে সন্মান পোৱা। সেই ৰাতি ৰজাই টোপনি যাব নোৱাৰিলে। ৰজাই তেওঁৰ ৰাজত্বৰ সময়ত ঘটা ঘটনাৱলীৰ কাৰ্য বিৱৰণী আনিবলৈ আজ্ঞা দিলে আৰু তেওঁলোকে উচ্চ স্বৰে ৰজাৰ আগত তাক পাঠ কৰিলে। সেই কাৰ্য বিৱৰণীত লিখা অনুসাৰে এই কথা গম পোৱা গ'ল যে ৰাজ নপুংসক বিগঠন আৰু তেৰছ নামেৰে দুজন প্ৰৱেশ দুৱাৰৰ দুৱৰীয়ে ৰজা অহছবেৰুছৰ ক্ষতি কৰিবলৈ চেষ্টা কৰা বিষয়টো এই মদখয়েই ৰজাক জনাইছিল। পাছত ৰজাই সুধিলে মদখয়ে কৰা এই কাৰ্যৰ বাবে তেওঁ কি সন্মান বা স্বীকৃতি প্ৰদান কৰা হৈছিল। তাৰ পাছত ৰজাৰ পৰিচৰ্যা কৰা যুৱক দাসসকলে তেওঁক ক'লে তেওঁৰ বাবে একো কৰা হোৱা নাই। ৰজাই সুধিলে চোতালত কোন আছে। সেই সময়ৰ ৰজাৰ আগত নিবেদন কৰি নিজকে যুগুত কৰা ফাঁচিকাঠত মদখয়ক ফাঁচি দিবলৈ ৰাজগৃহৰ বাহিৰৰ চোতালত হামন সোমাইছিল। ৰজাৰ দাসসকলে তেওঁক ক'লে হামন চোতালত থিয় হৈ আছে। তাতে ৰজাই ক'লে তেওঁক ভিতৰলৈ আহিব দিয়া। হামন যেতিয়া ভিতৰলৈ সোমাল তেতিয়া ৰজাই তেওঁক ক'লে ৰজাই যিজনক সন্মান দিবলৈ ইচ্ছা কৰে তেওঁলৈ কি কৰা উচিত। হামনে মনতে ভাবিলে মোতকৈ বেছি ৰজাই আন কাক সন্মান দিবলৈ ইচ্ছা কৰিব। সেয়ে হামনে ৰজাক ক'লে ৰজাই যিজনক সন্মান দিবলৈ ইচ্ছা কৰে তেওঁৰ বাবে যি বস্ত্ৰ ৰজাই পৰিধান কৰে সেই ৰাজকীয় বস্ত্ৰ দিয়া যাওক, আৰু ৰাজকীয় মুকুটৰ সৈতে যি ঘোঁৰাত ৰজা উঠে সেই ঘোঁৰা দিয়া যাওক। তাৰ পাছত সেই বস্ত্ৰ আৰু ঘোঁৰা ৰজাৰ বিশেষ প্ৰধান কৰ্মচাৰীসকলৰ মাজৰ এজনৰ হাতত গতাই দিয়া হওক, আৰু ৰজাই যিজনক সন্মান দিবলৈ ইচ্ছা কৰে তেওঁক সেই ৰাজবস্ত্ৰ পিন্ধোৱা হওক। পাছত তেওঁ সেই ঘোঁৰাত তুলি নগৰৰ মাজৰ পথেৰে লৈ যাবলৈ তেওঁলোকক কোৱা হওক। তেওঁ আগে আগে এই কথা ঘোষণা কৰা হওক যে ৰজাই যিজনক সন্মান দিবলৈ ইচ্ছা কৰে তেওঁলৈ এইদৰে কৰা হ'ব। তেতিয়া ৰজাই হামনক ক'লে বেগাই আহা, তুমি ৰাজবস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মদখয়লৈ সেইদৰে কৰা। তুমি কোৱা কথাৰ এটা কথাও ক্ৰুটি নকৰিবা। তেতিয়া হামনে সেই ৰাজবস্ত্ৰ আৰু ঘোঁৰা ল'লে আৰু মদখয়ক বস্ত্ৰ পিন্ধাই ঘোঁৰাত তুলি নগৰৰ মাজেৰে ঘূৰালে। তেওঁ মদখয়ৰ আগে আগে এই কথা ঘোষণা কৰিলে যে ৰজাই যিজনক সন্মান দিবলৈ ইচ্ছা কৰে তেওঁলৈ এইদৰে কৰা হ'ব। তাৰ পাছত মদখয় ৰাজদুৱাৰলৈ উলটি গ'ল, কিন্তু হামনে হুক কৰি কাপোৰেৰে মূৰ ঢাকি নিজৰ ঘৰলৈ বেগাই গ'ল। হামনে তেওঁ ভাইজা জেৰছক আৰু তেওঁৰ সকলো বন্ধুক তেওঁলৈ ঘটা সকলো কথা ক'লে। তেতিয়া তেওঁৰ যিসকল লোক জ্ঞানৰ বাবে জনাজাত আছিল তেওঁলোক আৰু তেওঁলোকৰ ভাইজা জেৰছে তেওঁক ক'লে, যি মদখয়ৰ আগত আপোনাৰ সন্মান ম্লান হ'ব ধৰিছে সেই মদখয় যদি যিহুদী বংশৰ লোক হয় তেনেহ'লে আপুনি কেতিয়াও তেওঁক জয় কৰিব নোৱাৰিব। তেওঁ আগত আপোনাৰ নিশ্চয় সৰ্বনাশ হ'ব। তেওঁলোকে তেওঁৰ লগত কথা পাতি থাকোঁতেই ৰাজ নপুংসকসকল আহি উপস্থিত হ'ল আৰু ৰাণী ইষ্টেৰে যুগুত কৰা ভোজলৈ হামনক লৈ যাবলৈ খৰধৰ কৰিলে।